মাননীয় শ্ৰীযুত মুখ্য ন্যায়াধীশ মদন ভীমৰাও লকুৰ। তেওঁৰ জন্ম হয় 1953 চনৰ 31 ডিচেম্বৰ তাৰিখে। তেওঁ নতুন দিল্লীৰ মডাৰ্ণ স্কুল ছেইণ্ট জোচেফছ কলেজিয়েট এলাহাবাদত অধ্যয়ন কৰিছিল। তেওঁ 1974 চনত দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। 1977 চনত দিল্লী বিশ্ববিদ্যালয়ৰ ল' ফেকাল্টিৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ 1981 চনত উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে নাম পঞ্জীয়ন কৰে। 1990 চনৰ ডিচেম্বৰত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু 1996 চনৰ ডিচেম্বৰলৈকে উক্ত পদত কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেই সময়ছোৱাত তেওঁ অৰ্থনৈতিক অপৰাধৰ ক্ষেত্ৰত হোৱা অপৰাধৰ বিচাৰকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ হৈ সকলো ধৰণৰ গোচৰৰ ওকালতি কৰিছিল। 1997 চনৰ ফেব্ৰুৱাৰীত জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি লাভ কৰে। 1998 চনৰ 14 জুলাইত তেওঁক ভাৰতৰ অতিৰিক্ত মহান্যায়াধিকৰ্তা হিচাপে নিযুক্তি প্ৰদান কৰা হয় আৰু 1999 চনৰ 19 ফেব্ৰুৱাৰী তাৰিখে তেওঁক দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আৰু 1999 চনৰ 5 জুলাইত সেই উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰাৰ আগলৈকে তেওঁ উক্ত পদতেই কাৰ্যনিৰ্বাহ কৰি আছিল। 2010 চনৰ 24 জুন তাৰিখে তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ন্যায়াধীশ হিচাপে ন্যায় প্ৰদান প্ৰণালী খৰতকীয়া কৰিবলৈ তেওঁ সক্ৰিয়ভাৱে ন্যায়িক সংস্কাৰ আৰম্ভ কৰিছিল। লগতে ন্যায়িক শিক্ষা অব্যাহত ৰখাত অনুপ্ৰেৰণা যোগোৱা আদালতৰ কম্পিউটাৰকৰণ, মধ্যস্থতা, দোষ স্বীকাৰ কৰি শাস্তি লাঘৱৰ বাবে আবেদন কৰা, কিশোৰ ন্যায় আৰু আইনী সাহাৰ্য আদি কাৰ্যত উৎসাহ প্ৰদান কৰিছিল। 2005 চনৰ 1 এপ্ৰিল মাহত তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মধ্যস্থতা আৰু মীমাংসা প্ৰকল্প সমিতিৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়। 15 নৱেম্বৰ 2011 তাৰিখে তেওঁক মুখ্য ন্যায়াধীশ হিচাপে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। 4 জুন 2012 তাৰিখে তেওঁক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নীত কৰা হয়।